জিৰিমিয়া পঞ্চাশ অধ্যায় বাবিলৰ বিষয়। জিৰিমিয়া ভাববাদীৰ দ্বাৰাই বাবিলৰ বিষয় আৰু বাবিলৰ লোকসকলৰ বিষয়ে জিহুৱাই কোৱা বাক্য। তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধবজা তোলা, গুপুতে নাৰাখিবা। কোৱা, বাবিল হাত কৰি লোৱা হ'ল, বেলে লাজ পালে, মৰুদক ব্যাকুল হ'ল, তাৰ মূৰ্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ'ল। কিয়নো তাৰ বিৰুদ্ধে উত্তৰৰ পৰা এক জাতি আহিছে, সেই জাতিয়ে তাৰ দেশ ধ্বংস কৰিব, তাত কোনেও বাস নকৰিব। সিহঁত পলাল, মানুহ আৰু পশু সকলো গ'ল। জিহুৱাই কৈছে, সেই দিনত আৰু সেই কালত ইজৰাইলৰ সন্তানসকল আৰু যিহুদাৰ সন্তানসকল একেলগ হৈ আহিব আৰু ক্ৰদন কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাৰ বিচাৰ কৰিব। তেওঁবিলাকে এইফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক'ব যে, আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে জিহুৱাত আসক্ত হওঁ। মোৰ প্ৰজাবিলাক হেৰুৱা মেৰ চাক স্বৰূপ হ'ল, তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপদগামী কৰিলে, পৰ্বতবোৰত তেওঁবিলাকৰ বাট হেৰুৱালে, তেওঁবিলাক এক পৰ্বতৰ পৰা আন পৰ্বতলৈ গ'ল, তেওঁবিলাকে নিজ হোৱা ঠাই পাহৰিলে, তেওঁবিলাকক পোৱা সকলোৱে তেওঁবিলাকক গ্ৰাস কৰিলে, আৰু তেওঁবিলাকৰ শত্ৰুবোৰে ক'লে, আমি দুখ কৰা নাই, কাৰণ সিহঁতে ধৰ্ম নিবাস জিহুৱাৰ, সিহঁতৰ পূৰ্বপুৰুষসকলৰ বিশ্বাস ভূমি জিহুৱাৰেই বিৰুদ্ধে পাপ কৰিলে। তোমালোক বাবিলৰ মাজৰ পৰা পলোৱা, কলদিয়া হতৰ দেশৰ পৰা ওলাই যোৱা, আৰু জাকৰ আগে আগে যাওঁতা মতা চাকবোৰৰ নিচিনা হোৱা। কিয়নো চোৱা, মই উত্তৰ দেশৰ পৰা বাবিলৰ অহিতে মহা জাতিবোৰৰ এক লোকসমূহক উচ্চতাই আনিম, আৰু সিহঁতে তাৰ বিৰুদ্ধে বেহু পাতিব, তাতে তাক হাত কৰি লোৱা যাব। সিহঁতৰ কাঁড়বোৰ বিফলে উলটি নহা নিপুণ বীৰৰ কাঁড়বোৰৰ নিচিনা হ'ব, কলদিয়া দেশ লোট দ্ৰব্য হ'ব। জিহুৱাই কৈছে, তাৰ লোটকাৰী আটাইবোৰ পৰিতৃপ্ত হ'ব। হে মোৰ লোকসকলৰ আধিপত্য অপহৰণ কৰোতাবিলাক, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ, শস্য মাৰোতা এজনী চেউৰী গৰুৰ নিচিনাকৈ দেও দিছ আৰু বলি ঘোঁৰাৰ নিচিনাকৈ ঢেক ঢেকাইছ, এতেকে তহঁতৰ মাৰে অত্যন্ত লাজ পাব, তহঁতৰ জননী ব্যাকুল হ'ব, তাই জাতিবিলাকৰ মাজত সকলোতকৈ পাছ হ'ব, অৰণ্য শুকান ভূমি আৰু মৰুভূমি হ'ব। জিহুৱাৰ ক্ৰোধৰ কাৰণে এই দেশ বসতি স্থান নহ'ব, কিন্তু সম্পূৰ্ণ উচ্ছন্ন ঠাই হ'ব। বাবিলৰ ওচৰেদি যোৱা প্ৰতিজনে আচৰিত হৈ তালৈ ঘটাৰ আটাই উৎপাত দেখি ইচ ইচ কৰিব। ধনু ভিৰাওঁতা, তোমালোক আটাই বাবিলৰ অহিতে চাৰিওফালে বেহু পাতা, তোমালোকে তালৈ কাঁড় মাৰা, এটি কাঁড়ো বাকী নাৰাখিবা, কিয়নো সি জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলে। চাৰিওফালে তাৰ বিৰুদ্ধে জয়ধ্বনি কৰা, সি হাত জোৰ কৰিছে, তাৰ কোটবোৰ পৰি গ'ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ'ল, কিয়নো এইয়ে জিহুৱাৰ সদা প্ৰতিকাৰ, তোমালোকে তাৰ প্ৰতিকাৰ সদা সি কৰা নিচিনাকৈ তাক কৰা। বাবিলৰ পৰা কঠীয়া সিঁচোতাক আৰু শস্যৰ সময়ত কাঁচি ধৰোতাক উচ্ছন্ন কৰা, সংহাৰক তৰোৱালৰ ভয়ত সিহঁত প্ৰতিজনে নিজ নিজ জাতিলৈ মুখ কৰিব আৰু প্ৰতিজনে নিজ নিজ দেশলৈ পলাই যাব। ইজৰাইল ছিন্ন ভিন্ন মেৰস্বৰূপ, সিংহবোৰে তাক খেদি দিলে, প্ৰথমে অসুৰৰ ৰজাই তাক গ্ৰাস কৰিলে, আৰু শেষত বাবিলৰ ৰজা এই নবুখদনেচৰে তাৰ হাড়বোৰ ভাঙিলে। এই হেতুকে ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই অসুৰৰ ৰজাক দণ্ড দিয়াৰ নিচিনাকৈ বাবিলৰ ৰজাক আৰু তেওঁ দেশকো দণ্ড দিম, আৰু মই ইজৰাইলক মোৰ চৰণীয়া ঠাইলৈ ওলোটাই আনিম, তাতে সি ক্ৰমিল আৰু বাছানত চৰিব, ইফ্ৰইম পৰ্বতত আৰু গিলিয়দত তাৰ প্ৰাণ তৃপ্ত হ'ব। জিহুৱাই কৈছে, সেই দিনত আৰু সেই কালত ইজৰাইলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব। আৰু যিহুদাৰ পাপবোৰ বিচাৰ কৰা হ'ব, কিন্তু সেইবোৰ পোৱা নাযাব, কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম। তুমি মৰাথৰিম দেশৰ বিৰুদ্ধে আৰু পকুত নিবাসীবিলাকৰ অহিতে যাত্ৰা কৰা। যিহুৱাই কৈছে, তুমি সিহঁতৰ পাছে পাছে গৈ সিহঁতক বধ কৰি নিঃশেষে বিনষ্ট কৰা, আৰু মই তোমাক দিয়া সকলো আদেশ অনুসাৰে কাৰ্য কৰা। দেশত ৰণৰ আৰু মহাসংহাৰৰ শব্দ শুনা গৈছে। গোটেই পৃথিৱীৰ সাঁতুৰিটো কগগেনে ছিন্ন আৰু ভগ্ন হ'ল। জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ'ল। হে বাবিল, মই তোমাৰ নিমিত্তে ফান পাতিলো, তুমি নজনাকৈ তাত লাগিলা। তুমি জিহুৱাৰ বিৰুদ্ধে বিবাদ কৰাৰ কাৰণে তোমাক পোৱা গ'ল আৰু ধৰাও পৰিলা। জিহুৱাই নিজ অস্ত্ৰৰ ভঁৰাল মেলি নিজৰ ক্ৰোধৰ অস্ত্ৰবোৰ উলিয়াই আনিলে, কিয়নো কলদিয়াবিলাকৰ দেশত প্ৰভুৰ বাহিনীসকলৰ জিহুৱাৰ কৰিবলৈ এটা কাৰ্য আছে। তোমালোকে সেই সীমাৰ পৰা তাৰ বিৰুদ্ধে আহা, তাৰ শস্যৰ ভঁৰালবোৰ মেলা, শস্য ৰাখিৰ নিচিনাকৈ তাক দম কৰা আৰু তাক নিঃশেষে বিনষ্ট কৰা। তাৰ একোকে থাকিব নিদিবা। তাৰ সকলো ভতৰাক বধ কৰা, সিহঁত বধ কৰা ঠাইলৈ নামি যাওক। হাই হাই, সিহঁতৰ দিন, সিহঁতৰ দণ্ডৰ সময় আহিল। শুনা, সেয়া বাবিল দেশৰ পৰা পলোৱা আৰু ৰক্ষা পোৱাবিলাকৰ মাত। আমাৰ ঈশ্বৰ জিহুৱাই সদা প্ৰতিকাৰ, তেওঁ মন্দিৰৰ অৰ্থে সদা প্ৰতিকাৰ, সিবিলাকে চিয়োনত প্ৰকাশ কৰিছে। তোমালোকে বাবিলৰ বিৰুদ্ধে ধনুধৰবিলাকক, ধনু ভিৰাওঁতা আটাইকে মাতা, চাৰিওফালে তাৰ বিৰুদ্ধে চাৱনি পাতা। সিহঁতৰ কাকো হাৰি যাব নিদিবা। তাৰ কাৰ্য অনুসাৰে তাক প্ৰতিফল দিয়া। সি কৰা সকলো কাৰ্য অনুসাৰে তালৈ কৰা, কিয়নো সি জিহুৱাৰ বিৰুদ্ধে, ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাৰ বিৰুদ্ধে গৰ্ব কৰিলে। এই নিমিত্তে জিহুৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ'ব, আৰু তাৰ আটাই যুদ্ধাৰুবিলাকক সেইদিনা নিস্তব্ধ কৰা হ'ব। বাহিনীসকলৰ প্ৰভু জিহুৱাই কৈছে, হে গৰ্বী দেশ, মই তোৰ বিপক্ষ, কিয়নো তোৰ দিন, মই তোক দণ্ড দিয়াৰ সময় আহিল। আৰু গৰ্বীজন উজুতি খাই পতিত হ'ব, কোনেও তাক নুতুলিব, আৰু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, ইজৰাইল আৰু জিহুদাৰ সন্তানবিলাকে একেলগে উপদ্ৰৱ পাইছে, আৰু তেওঁবিলাকক বন্দী কৰি লোৱা সকলোৱে তেওঁবিলাকক দৃঢ়কৈ ধৰিছে, এৰি দিবলৈ অসন্মত্ত। তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীসকলৰ জিহুৱা। তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব। জিহুৱাই কৈছে, কলদিয়াবিলাকৰ আৰু বাবিল নিবাসীবিলাকৰ ওপৰত আৰু তাৰ প্ৰধান জ্ঞানী লোকবিলাকৰ ওপৰত তৰোৱাল আছে। বৰ বৰ কথা কওঁতাবোৰৰ ওপৰত তৰোৱাল আছে, আৰু সিহঁত সদবুদ্ধি হ'ব। তাৰ বীৰবিলাকৰ ওপৰত তৰোৱাল আছে, আৰু সিবিলাক ব্যাকুল হ'ব। সিহঁতৰ ঘোঁৰাৰ ৰথ আৰু তাৰ মাজত থকা আটাই মিহলি লোকৰ ওপৰত তৰোৱাল আছে, আৰু সিহঁত তিৰোতাৰ নিচিনা হ'ব। তাৰ বহুমূল্য বস্তুবোৰৰ ওপৰত তৰোৱাল আছে, আৰু সেইবোৰক লুট কৰা হ'ব। তাৰ জলসমূহৰ ওপৰত খৰ আছে, আৰু সেইবোৰ শুকাব, কিয়নো সেয়ে কটা প্ৰতিমাৰ দেশ আৰু তাৰ লোকবিলাক মূৰ্তিত বলিয়া। এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে ৰাং কুকুৰবোৰে সৈতে তাত বাস কৰিব, আৰু উট পক্ষীবোৰে তাত বাস কৰিব, আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ'ব, বা পুৰুষানুকৰ্মে কোনেও তাত বাস নকৰিব। জিহুৱাই কৈছে, ঈশ্বৰে চদুম, ঘমোৰা আৰু তাৰ ওচৰত থকা নগৰবোৰ ধ্বংস কৰা সময়ৰ নিচিনাকৈ কোনো মানুহে সেই ঠাইত বাস নকৰিব আৰু কোনো মনুষ্য সন্তানে তাৰ মাজত প্ৰৱাস নকৰিব। চোৱা, উত্তৰৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি আৰু অনেক ৰজা উত্তেজিত হৈছে। সিহঁতে ধনু আৰু বৰচা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন। সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে। হে বাবিল জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যোদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে। বাবিলৰ ৰজাই সিহঁতৰ যশস্যা শুনিছে, তাতে তেওঁ হাত দুৰ্বল হ'ল। যাতনাই প্ৰসৱকাৰিণীৰ বেদনাৰ নিচিনা বেদনাই তেওঁক ধৰিছে। চোৱা, জৰ্দনৰ সুভাৰস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী স্মৰণীয় ঠাইৰ বিৰুদ্ধে আহিব। কিন্তু মই চকুৰ পচাৰতে সিহঁতক তাৰ পৰা লৰোৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীতজনক নিযুক্ত কৰিম। কাৰণ মোৰ নিচিনা কোন আছে আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে? এই হেতুকে জিহুৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্তনা আৰু কলডিয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা। অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব। অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব। বাবিলক হাত কৰি লোৱাৰ শব্দত পৃথিৱী কঁপিছে আৰু জাতিবিলাকৰ মাজত চিঞৰৰ শব্দ শুনা গৈছে।